মহামান্য ন্যায়াধীশ এ এছ বোপান্না, তেখেতৰ জন্ম হৈছিল 20 মে' 1959 তাৰিখে। 21 নৱেম্বৰ 1984 তাৰিখে তেখেতে অধিবক্তা হিচাপে পঞ্জীয়ন কৰায় আৰু উচ্চ ন্যায়ালয়ৰ লগতে দেৱানী আৰু শ্ৰম আদালতত দেৱানী, সাংবিধানিক কোম্পানী সেৱা আৰু শ্ৰম বিষয়ত ওকালতি কৰিছিল। তেখেতে সকলো কেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ উদ্যোগৰ আইনী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰাৰ উপৰিও 1999 চনৰ পৰা 2005 চনলৈকে কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত স্থায়ী পৰামৰ্শদাতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2006 চনৰ 6 জানুৱাৰী তাৰিখে তেখেত কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু পৰৱৰ্তী সময়ত 2007 চনৰ 1 মাৰ্চত স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্ত হয়। 29 অক্টোবৰ 2018 তাৰিখে তেখেতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। পৰৱৰ্তী সময়ত তেখেত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু 2019 চনৰ 24 মে' তাৰিখৰ পৰা দায়িত্বভাৰ গ্ৰহণ কৰে।